আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। অসম বিধানসভাত কাইলৈ 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। ৰাজ্যত কালি লোক আদালতৰ জৰিয়তে 29,000ৰো অধিক গোচৰ নিষ্পত্তি। মহিলাসকল কোনো গুণে কম নহয় আৰু তেওঁলোক বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে কান্ধত কান্ধ মিলাই আগবাঢ়ি গৈছে বুলি দৃষ্টিপাতত প্ৰকাশ। লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা আৰু গ্লোবেল ফুটবল ক্লাব আৰু ICC চেম্পিয়নছ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী অজন্তা নেওগে কাইলৈ দিনৰ 11:30 বজাত বিধানসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ'ব ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰে এখন ভাল বাজেট দিবৰ চেষ্টা কৰি আহিছে। বাজেটত সামগ্ৰিকভাৱে ৰাজ্যৰ বিভিন্ন সমস্যাই স্থান পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এইবাৰৰ বাজেটত অসমক কিদৰে এখন ভাল ৰাজ্য হিচাপে গঢ়ি তোলাৰ বিভিন্ন প্ৰয়াস প্ৰতিফলিত হ'ব। এইবাৰৰ বাজেটত মহিলা, যুৱক আৰু দৰিদ্ৰক অধিক প্ৰাধান্য দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে কালি 29,000ৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। দেশৰ বাকী অংশৰ লগতে অসমতো আয়োজন কৰা এই লোক আদালতত প্ৰাৰম্ভিক পৰ্যায়ত মোকৰ্দমা আৰু বিচাৰাধীন 2,00,000ৰো অধিক গোচৰ লোৱা হয়। ইয়াৰে ভিতৰত 29,021টা গোচৰ সমিলমিলেৰে নিষ্পত্তি কৰা হয় আৰু জৰিমনা আদিৰ বাবদ 127,84,00,000ৰো অধিক ধন সংগ্ৰহ হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা কালি জিলাখনৰ বিচাৰাধীন 1,288টা গোচৰৰ ভিতৰত 671টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ভিতৰত অসম শক্তি বিতৰণ লিমিটেডৰ সৈতে জড়িত 552টা গোচৰ আছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে 1,42,22,992 টকা সংগ্ৰহ হৈছে বুলি এখন সংবাদমেলত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়কে জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাৰ্যালয়ত কালি অনুষ্ঠিত 5ম লোক আদালতৰ মাধ্যমেৰে 550টা গোচৰৰ 44% গোচৰ নিষ্পত্তি কৰা হয়। এই লোক আদালতত যান বাহন, বৈবাহিক বিবাদ, বেংক ঋণ সম্বন্ধীয় গোচৰসমূহ নিষ্পত্তি হোৱা বুলি জানিবলৈ পোৱা গৈছে। একেদৰে বৰপেটা জিলাত অনুষ্ঠিত লোক আদালতত বিভিন্ন বিষয়ৰ 872টা গোচৰ নিষ্পত্তি কৰা হয়। নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা মুঠ গোচৰৰ সংখ্যা আছিল 8,201টা। নিষ্পত্তি হোৱা গোচৰবোৰৰ জৰিয়তে জৰিমনাসহ 2,50,61,763 টকা আদায় কৰা হয়। ধুবুৰীতো কালি জিলা ন্যায়িক আদালত প্ৰাংগণত লোক আদালতৰ আয়োজন কৰা হয়। এই আদালতত বেংক ঋণ আৰু বিদ্যুৎ মাচুল আদায়সহ মুঠ 1,402টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি জিলাখনত 711টা মটৰ দুৰ্ঘটনা, দেৱানী, ফৌজদাৰী গোচৰ নিষ্পত্তি কৰা হয়। মহিলাসকল কোনো গুণে কম নহয় আৰু তেওঁলোক বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে কান্ধত কান্ধ মিলাই আগবাঢ়ি গৈছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা অৰুণিমা গোস্বামী, চন্দ্ৰিমা শৰ্মা আৰু বিজয়লক্ষ্মী গোস্বামীয়ে এইদৰে মত প্ৰকাশ কৰে। অনুষ্ঠানত দূৰদৰ্শনৰ সহকাৰী অভিযন্তা বিজয়লক্ষ্মী গোস্বামীয়ে প্ৰত্যাহ্বানৰ মাজতো তেওঁ কিদৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছিল সেই বিষয়ে এইদৰে কয়।
চাডেনলি একদিন মন কী বাত প্ৰগ্ৰাম সময় কোনো ষ্টাফে নাই। মই আৰ্থ ষ্টেচনত ডিউটি কৰি আছিলো, কিন্তু মন কী বাত প্ৰগ্ৰামো ষ্টুডিঅ'ৰ পৰা চলাব লগা হয়। তাৰপিছত মই অকলে মেনেজ, মানে মোৰ লগতে যোনে হেল্পাৰ আছে তেখেতেও চাৰ্চৰ পৰা আহিবলৈ অলপ দেৰি হ'ব বুলি ক'লে, অ'কে বুলিয়েই কৈ দিলোঁ। কিন্তু যেতিয়া পাক্কা 10:45 যেতিয়া হৈছে, লগে লগে মই অকল ফাৰ্ষ্ট ফ্ল'ৰ ষ্টুডিঅ'তে গৈ গোটেইখিনি অন কৰিলোঁ, কোনো ষ্টাফ নাই বুলি। অকলে গৈ পিনি ষ্টুডিঅ' ৰান কৰিলোঁ। তাৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট, মন কী বাত যেতিয়া প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব, 1 মিনিট আগতে আকৌ দৌৰি আহি এটা ছাৰ্ভাৰ ষ্টেচনতে চেঞ্জ অভাৰ কৰি এনেকুৱা, মানে জাষ্ট 1 আৱাৰ শ্ব' কমপ্লিটলি মই, মানে আকৌ আপোনাৰ এভৰিথিং টেষ্ট কৰি পাক্কা ৰাখিব লাগে, এই এনেকুৱা মেনেজ কৰিলোঁ। পিছত মনডে যেতিয়া আমাৰ ইঞ্জিনিয়াৰিং মিটিং হয়, তাৰপিছতে আমাৰ চুপাৰনিং ইঞ্জিনিয়াৰ বহুত আচৰিত পাইছিলে, বিজয়লক্ষ্মী তুমি অকলে কেনেকৈ তুমি মেনেজ কৰিলা, তুমি আমাক কোৱাচোন কিমি কেনেকৈ এইটো ইয়াৰ পৰা প্ৰগ্ৰাম কেনেকৈ ফিড কৰিলা, ওপৰত গৈ চেঞ্জ অভাৰ কৰি আকৌ খাচী প্ৰগ্ৰাম কেনেকৈ দিলা, তাৰপিছত তেখেতে মই ফুল এক্সপ্লেইন কৰিলো, এইটো ছাৰ্ভাৰৰ পৰা এইটো দিলো, নেক্সট আকৌ উইদিন 10 seconds নেক্সট প্লে কৰিলো, এনেকুৱা মানে এইটো এটা মোৰ নিজেও মানে অলপ ভাল লাগিল কি মই উইথাউট এনি ব্ৰেকডাউন প্ৰগ্ৰাম ঠিক ঠাক দিব পাৰিছোঁ।
কালিৰ অনুষ্ঠানটোৰ প্ৰযোজনা পৰিকল্পনা আৰু সাক্ষাৎ গ্ৰহণ কৰিলে আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 14 মাৰ্চত 3-দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব। শ্ৰীশ্বাহে 15 মাৰ্চত দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব। শ্ৰীশ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ দুটামাত হ'বলগীয়া এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি 16 মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ বুলি উভতি যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আসন্ন ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ ভ্ৰমণ আৰু তেওঁ উপস্থিত থাকিবলগীয়া কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে নীতি নিৰ্দেশনা দিয়ে। ডঃ শৰ্মাই লগতে এই আয়োজনৰ সৈতে জড়িত প্ৰতিটো চৰকাৰী বিভাগৰ কামত সমন্বয় আৰু পৰিকল্পনাৰ বিষয়ে পুংখানুপুংখভাৱে বুজ লয়। বৈঠকত পীযুষ হাজৰিকা, অজন্তা নেওগকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 12 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। দিছপুৰৰ জনতা ভৱনত পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথিৰূপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰিব। মণিপুৰৰ কাংপকপি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য 25 জন আহত হয়। নিহত লোকজনক লালগৌথাং সিংগচিক বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্নিত হোৱা সংঘৰ্ষত এই 30 বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত মৃত্যু ঘটে। ইপিনে গামগিফাই, মদবুং আৰু কেইথেলমান্নিত হোৱা সংঘৰ্ষত কমেও 25 জন প্ৰতিবাদকাৰী আহত হয়। আহত লোকসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনত জনসাধাৰণৰ মুক্ত আহ যাহৰ অনুমতি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পাছতে কুকি জনবসতি প্ৰধান জিলাখনত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। প্ৰতিবাদকাৰীসকলে ব্যক্তিগত বাহনত অগ্নিসংযোগ আৰু ইম্ফলৰ পৰা সেনাপতি জিলা অভিমুখী ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ আবদ্ধ কৰাৰ চেষ্টা চলোৱাৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। প্ৰতিবাদকাৰীসকলে লগতে ইম্ফল ডিমাপুৰ সংযোগী 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু চৰকাৰী বাহনৰ আহ যাহ বিঘ্নিত কৰাৰ বাবে টায়াৰ জ্বলায়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত কালি কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ভি সুমান্না উপস্থিত হয়। সন্ধিয়া ডিব্ৰুগড় ৰেল ষ্টেচনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ বুজ লয়। তেওঁ কয় যে অসমত বৈদ্যুতিক ৰেলৱে ট্ৰেক নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু অতি কম সময়ৰ ভিতৰতে বৈদ্যুতিক ৰেলৰ চলাচল আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন ত্বৰান্বিত হোৱা বুলি কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ অধ্যক্ষতাত কালি ডুমডুমাত চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি আৰু টীকাকৰণ সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত তিনিচুকীয়া জিলাৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য, তিনিচুকীয়াৰ সহকাৰী আয়ুক্ত মঞ্জিত দলে আদি উপস্থিত থাকে। মন্ত্ৰী গোৱালাই আশাকৰ্মী আৰু আশা তত্বাৱধায়কৰূপে কৰ্মৰত স্বাস্থ্যকৰ্মীসকলক আঁচনিখনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ আহ্বান জনোৱাৰ লগতে চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক 4টা কিস্তিত 15,000 টকাকৈ সাহায্য আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে কালি কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত 95 গৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যলৈ 4,00,000 টকাকৈ ম্যাদী জমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে NDFBৰ প্ৰাক্তন সদস্যসকলক সাহায্যৰ প্ৰমাণ পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে। BTRৰ শান্তি চুক্তি মৰ্মে সশস্ত্ৰ সংগ্ৰামৰ পৰা মূল সুঁতিলৈ ঘূৰি অহা NDFBৰ প্ৰাক্তন সদস্যসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথ, বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আৰু গৃহ বিভাগৰ সচিবো উপস্থিত থাকে। কলিয়াবৰৰ ৰহঢলাত কালি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। নিহত লোকজন প্ৰবীণ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। এটা পষেকৰ ভিতৰতে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ এইটো তৃতীয়টো ঘটনা। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কাকতসমূহে বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসমৰ পৰা মেঘালয়লৈ সম্প্ৰসাৰিত হৈ থকা কয়লা চিণ্ডিকেট ৰুধিবলৈ কেন্দ্ৰীয় সংস্থা তৎপৰ হৈ পৰা সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আম্বাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কালি উপস্থিত হৈ আলোচনা কৰা সন্দৰ্ভত গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ তথ্য অনুসৰি দেশৰ ভিতৰতে অসম ন্যায়বঞ্চিত নাৰীৰ শীৰ্ষত আছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটত নাৰী দিৱস উপলক্ষে লাখপতি দিদি হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰা বাতৰিটো কাকতসমূহে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ পাকিস্তান লিংক বিচৰাৰ বাবে গঠিত অসম আৰক্ষীৰ এছ আই টিয়ে কালি দিল্লীত ব্ৰিটিছ উচ্চায়ুক্তৰ অসমীয়া কৰ্মীসহ দুজনক জেৰা কৰে। এই বাতৰিটো দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা আদি কাকতে প্ৰকাশ কৰিছে। বৰপেটা জিলা কংগ্ৰেছ কাৰ্যালয়ত কালি কংগ্ৰেছ দলৰ সদস্যসকলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আলফা স্বাধীন গোটে বাংলাদেশত পুনৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে বুলি দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে থকা কেইবাখনো আইন উলংঘ কৰাৰ বাবে অসম চৰকাৰে 249খন চাহ বাগিচাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কাৰ্যালয়ত প্ৰতিজন কৰ্মচাৰীয়ে ব্যয় কৰা গড় সময় অসম আৰু উত্তৰ পূবত আটাইতকৈ কম বুলি দি আছাম ট্ৰিবিউন কাকতে এক প্ৰতিবেদনৰ উদ্দেশ্যৰে প্ৰথম পৃষ্ঠাত এটা বাতৰি স্থান দিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অংকুৰজ্যোতি। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা আৰু গ্লোবেল ফুটবল ক্লাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই কালি গুৱাহাটীৰ জছ ফিল্ডত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক 2-0 পৰাস্ত কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি ডুবাইত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে সমগ্ৰ দেশ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে। খেলখন দিনৰ 8:30 আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলত নিউজিলেণ্ডক 44 পৰাভূত কৰি শক্তিশালী অভিলেখেৰে ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম বিধানসভাত কাইলৈ 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। ৰাজ্যত কালি লোক আদালতৰ জৰিয়তে 29,000 অধিক গোচৰ নিষ্পত্তি। মহিলাসকল কোনো গুণে কম নহয় আৰু তেওঁলোক বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে কান্ধত কান্ধ মিলাই আগবাঢ়ি গৈছে বুলি দৃষ্টিপাতত প্ৰকাশ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা আৰু গ্লোবেল ফুটবল ক্লাব আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 10:00।